Good evening, itu Akashvani Koima. Sam laga nagamis khobor lagi na ishe, akamdong. Pula headlines. Northeastern Council, Shillong te 73rd Plenary Session buishe. Governor Nand Kishore Yadav para dangor connectivity, youth empowerment aro regional milmilap karne matishe. Chief Minister Nefirio para NEC Plenary Session te Nagaland laga dorkari onuti priority kan janaishe. Aro Nagaland para tobacco noile nicotine thakia product kan opor ek sal ban lagai dishe. Itia pura khobor Shillong Meghalaya te ajidin Northeastern Council NEC laga 73rd plenary session shuru hoise itu session para regional unnati connectivity infrastructure investment tourism power education aro interstate cooperation logot jurikina thakia dorkari mamla khante dhyan dise atta Northeastern states pura laga governors chief minister aro senior officials khan bhag loigina union home minister Amit Shah para itu session share kurise Nagaland Governor Nand Kishore Yadav para Shillong te NEC laga 73rd plenary session te bat kuria somoi arobi takot regional mil milap bal connectivity aro infrastructure youth empowerment aro sustainable development te arobi dangor investment karne matise agriculture to state laga economy karne backbone nishna ase koigina governor para Nagaland laga organic products karne value chains aro market access mazbut kuribole laki thakia por janaise তাই পৰা ষ্টেটে কানেক্টিভিটি প্ৰজেক্টছ খন এক্সপিডাইট কৰিবলৈ লাগি থাকে কৈছে আৰু নাগালেণ্ডে প্ৰিমিয়াৰ এডুকেশ্যনেল ইনষ্টিটিউচনছ বনাবলৈ অণ্টাৰপ্ৰেনৰশ্বিপ আৰু স্কিল ডেভেলপমেণ্ট পঢ়াবলৈ আৰু ছাষ্টেইনেবল এনাৰ্জি ইনিচিয়েটিভছে মদত কৰিবলৈ এডভকেট কৰিছে তাই পৰা আৰু ৰিজনেল উন্নতিৰ কাৰণে এন এছ চি কে আৰু পি তাকত আৰু ফাণ্ডিং পৰা মজবুত কৰিবলৈ মাতিছে গভৰ্ণৰ য়াদাভ পৰা বিকশিত ভাৰত আৰু বিকশিত নাগালেণ্ড লগা সাপনাৰ লগত মিলি কিনে একটা দুনি ছাষ্টেইনেবল আৰু মিলি কিনে থাকি নৰ্থ ইষ্ট বনাবৰ কাৰণে নাগালেণ্ড পৰা ধ্যান দিয়া ওপৰত ভৰসা দিলাইছে নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিৰিঅ' পৰা আজি দিন শ্বিলংতে এতিয়া চলি থাকি এন এছ চি প্লেনাৰী ছেশ্যনতে ষ্টেট লগা দৰকাৰী উন্নতি প্ৰায়ৰিটিজ ফিছকেল চিন্তা আৰু ষ্ট্ৰেটেজিক ইনিচিয়েটিভছ খান ওপৰত বাদ জনাইছে আৰু চেণ্টাৰ ডনৰ মিনিষ্ট্ৰী আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কে মদত মাঙি কিনা অনুৰোধ কৰিছে তাৰ পৰা ষ্টেট কাৰণে এটা ডাঙৰ ফিছকেল গেপ বনাই দিছে কৈ কিনা 16th ফাইনেন্সিয়েল কমিশ্যন ভিতৰতে ৰেভিনিউ ডিফিচিট গ্ৰেণ্টছ কে ৰোখাই দিয়া ওপৰত চিন্তা কৰা জনাইছে এফ ৱাই 2026-27 সময় এছ এ এছ চি আই ভিতৰতে প্ৰাইড অফ হিলছ পৰা 3,880 কৰোৰ লগা চেণ্টাৰ পৰা মদত দিয়া ওপৰত কুশিপা জনাই কিনা তাই কৈছে কি ইটোতো ষ্টেট লগা এষ্টিমেট কৰিয়া ৰেভিনিউ গেপতে নাপুঞ্চে ইটো নিমিত্তে ষ্টেট পৰা ইটো কমতি হোৱাটো ঠিক কৰিব নিমিত্তে এনুৱেল স্পেচিয়েল গ্ৰাণ্টছ বিচাৰিছে চিফ মিনিষ্টাৰ পৰা আৰু ফুটহিল ৰোড নহ'লে ট্ৰান্স নাগালেণ্ড হাইৱে চিটুতে এয়াৰপৰ্ট বনাবলৈ ইনলেণ্ড ৱাটাৰৱেইছ আৰু ডিমাপুৰ কোহিমা আৰু চুমুকিটিমাতে ফ্লাই অভাৰ্ছ খন বনাবলৈ লগতে কিছুমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ খন ওপৰত মদত মাঙিছে তাই পৰা ডিমাপুৰ জুবজাৰ ৰেলৱেটো কোহিমা তাক আৰু ইটো পৰা ইম্ফাল তাক এক্সটেণ্ড কৰিবলৈ মাঙিছে শ্ৰীৰিঅ পৰা আৰু নাগালেণ্ডে একটা আই আই টি আৰু একটা এইমছ বনাবলৈ প্ৰপ'জ কৰি কিনে থাকিয়া নাগাকি চিটিটো বনাবলৈ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ স্পৰ্টছ ডেভেলপমেণ্টে মদত কৰিবলৈ আৰু কফি আৰু আগাৰৱুড কাল্টিভেশ্যন বঢ়াবলৈ অনুৰোধ কৰিছে তাৰ পৰা আৰু নাগালেণ্ডটো একটা ষ্টেট স্পেচিফিক পলিচিতে বটলি হৈ আছে কৈ কিনে ষ্টেটে অইল আৰু নেচাৰেল গেছ জলদি ৱাপাচ আনিবলৈ মাতিছে চিফ মিনিষ্টাৰ পৰা আৰু 2047 একটা ধুনী শান্তি আৰু ইণ্টিগ্ৰেটেড নৰ্থ ইষ্ট লগা স্বপ্ন পুঞ্চাবৰ কাৰণে নাগালেণ্ড পৰা চেণ্টাৰ আৰু ওচৰ ষ্টেটছ খান লগতে মেহনত কৰি কিনা কাম কৰাৰ ওপৰত বাট পাকা কৰিছে ছেশ্যন সময় চিফ মিনিষ্টাৰৰ পৰা পেনেল লগা কনভেনাৰ হৈ কিনা নৰ্থ ইষ্ট জাগাতে হাই লেভেল টাস্ক অন হেণ্ডলুম হেণ্ডিক্ৰাফ্টছ লগা ফাইনেল ৰিপৰ্ট প্ৰেজেণ্ট কৰিছে এক্সটে একটা পষ্টে শ্ৰীৰিঅ' পৰা কৈছে কি চেক্টৰ কে ৰিভিউ কৰিছে গেপছ খান দেখি পাইছে হাই পটেঞ্চিয়েল ক্লাষ্টাৰ্ছ মেপ কৰিছে আৰু আহিয়া সময় কাৰণে এটা একচনেবল ৰোড মেপ প্ৰপ'জ কৰিছে তাই কৈছে কি ইটো ৰিপৰ্ট পৰা আঠটা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ চব লগা ইনপুটছ দেখাই আৰু চেক্টৰ খান ৰ মেটেৰিয়েল ছেল্ফ ৰিলায়েন্স ডাবল আৰ্টিচান ইনকামছ পাবলৈ 2 lakh লাইভলিহুডছ জেনেৰেট কৰিবলৈ আৰু ইটো জাগাটো এথিকেল আৰু ছাষ্টেইনেবল টেক্সটাইলছতে এটা গ্ল'বেল লিডাৰ এনেকুৱা বনাই দিবৰ কাৰণে এটা ফেষ্ট ৰোড মেপ আউটলাইন কৰিছে ছেশ্যন পিছতে মিডিয়াৰ লগত বাত কৰি কিনে তাই কৈছে কি চব ষ্টেট লগা গ্ৰ'থ ড্ৰাইভাৰ্ছ দেখি পাবৰ কাৰণে ধ্যান দি কিনে বাতচিত চলি আছে
All the sister states, eight states, we had presented our high power committee task force to be identified in your respective states. What are your potentials, possibilities of driving an economy? And then we give our approach for implementation.
ইটু আকাশবাণী কইমা পর আপনি কি খবর দিয়া যে তাজা খবর কারণে আমি খান লাগা এক্স হ্যান্ডেলস এ আই আর নিউজ এলার্ট আর এ আই আর আন্ডারস্কোর কইমাতে ফলো করবি আপনি খান ইটু খবর তো নিউজ অন এয়ার অ্যাপ আর ইউটিউব চ্যানেল এ আই আর নিউজ কইমাতে বি শুনিব পারিব ওয়েলকাম ব্যাক আপনি খান শ্যাম লাগা খবর শুনে আছে কমিশনার অফ ফুড সেফটি নাগাল্যান্ড পাড়া পুরাতে টবেকো নইলে নিকোটিন চুলা খা সামান সব লাগা ম্যানুফ্যাকচার প্রসেসিং প্যাকেজিং স্টোরেজ ট্রান্সপোর্টেশন ডিস্ট্রিবিউশন আর বিক্রি করিয়া সব অপর একটা এক সাল কারণে মানা করিয়া জানাইছে কিন্তু অর্ডারটো পাবলিক হেলথ লাগা ভাল নিমিত্তে আর ফুড সেফটি অ্যান্ড স্ট্যান্ডার্ডস এক্ট 2006 লগত মিলে কিনা আর সুপ্রিম কোর্ট লাগা ডাইরেকশন হিসাবতে ওলাইছে কিন্তু বান্তু গুটখা পান মশলা ফ্লেভার্ড নইলে গুণ থাকিয়া খা সামান আর টবেকো নইলে নিকোটিন থাকিয়া সব ফুড আইটেমস খান ওপর লাগাইছে এটা তো প্যাকেজ নইলে আনপ্যাকেজ সামান খান চুন্টু আলাগ আলাগ বিক্রি করে নহিলে বি খা মানু খান কে মিক্স করে দিবলে লাগা মাকসাদে রাখে এটু খান ওপর বি আছে স্টেট হেলথ এন্ড ফ্যামিলি ওয়েলফেয়ার ডিপার্টমেন্ট পাড়া কইছে কি এনেকা সামান খান বেশি চলাতো হইলে তাবিয়াত কারণে খাতারা আনি আছে বেশি তো হইলে বাচ্চা খান আর জওয়ান মানু খান কারণে এমএলএ জয়েঙ্গা সেপ পাড়া আজি দিন জওয়ান মানু খানকে সাবস্টেন্স এবিউজ আর দূসরা খাতারা আনিয়া কাম পাড়া দূর লই যাবলে লাগি থাকি অপর বাদ জানাইছে চিমিনিউ ডিস্ট্রিক্টে তেসুফে নিউতে একটা নতুন ফুটবল টার্ফ লাগা ইনোগ্রেশন দিয়ে বাদ করি কিনা তাই পারা কৈছে কি স্পোর্টস পারা ইউথ খানকে ধ্যান দিয়ে তাবিয়াত ভালতে আর মোটিভেটেড রাখিবলে ডাঙর হিসা লব পারিব
This is one way of pulling them together to the right track. They can play, they will get encouraged, and that's how they will play to their health, they will be inspired, and then their visions can be refocused.
যোৱা বাৰ চালতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ ভিতৰতে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস লগা প্ৰিন্সিপলছ পাৰা লৈ কিনা ইণ্ডিয়াকে এটা ডাঙৰ বদলি হৈছে এইটো সময় মোদী চৰকাৰ পৰা দুখীয়া মানুহ খান ফাৰ্মাৰ্ছ খান মাইকী খান আৰু ইউথ খান লগা ভাল আৰু তাকত কৰি দিব নিমিত্তে কিছুমান ফ্লেগশ্বিপ ইনিচিয়েটিভছ উঠাইছে আকাশবাণী নিউজ পৰা যোৱা বাৰ চাল সময় দৰকাৰী ছেক্টৰছ খানতে চৰকাৰ পৰা মেহনাত কৰিয়া ওপৰত এটা স্পেচিয়েল ফিচাৰ আনি আছে আজি আমি খান বিজনেস কৰিয়া আৰাম হ'ব কাৰণে চৰকাৰ পৰা কাদাম ল খান ওপৰত ধ্যান দিব
ইণ্ডিয়াৰ পৰা যোৱা বাৰ চালতে নিজৰ ব্যাপাৰ ৰেগুলেটৰী স্থিতি ভাল কৰিয়া আৰু ব্যাপাৰতে আচানি কৰি দিবলৈ বেছি বদলাৱ আনি দিছে এইটো বদলাৱ পৰা ইনভেষ্টাৰ্ছ খান লগা বিশ্বাস মজবুত কৰিয়া এণ্টাৰপ্ৰেনৰশ্বিপ কে বি বঢ়াৱা দিছে আৰু গ্লোবেলি কম্পিটিটিভ বিজনেছ ডেষ্টিনেশ্যন লগা ৰূপতে ইণ্ডিয়াকে মজবুত কৰি দিছে 2016 তে শুরু হওয়া স্টার্টআপ ইন্ডিয়া ইনিশিয়েটিভ পারা ইনোভেশন বাড়াওয়া দিয়া এন্টারপ্রেনারশিপ কে প্রোৎসাহিত করিয়া আর ইনভেস্টমেন্ট ড্রিভেন গ্রোথ বানাই দিয়া আছে সরকার লাগা কোশিশ কারণে 2016 তে 500 নিশনা স্টার্টআপ থাকিয়াতে পারা ইটু সাল মার্চ তে 2,23,000 তে উঠাই দিছে ইনকাম ট্যাক্স ডিপার্টমেন্ট পারা জুন 2021 তে নতুন ই ফাইলিং পোর্টাল শুরু করি কিনে ট্যাক্স দিয়া খান কারণে একটা সুবিধা মডার্ন আর সিমলেস এক্সপিরিয়েন্স দি আছে জিএসটি টু 2017 তে লাগু করি কিনে ইটু পাৰা ব্যাপাৰ আৰু কাষ্টমাৰ খানকে এটা দুখ দিয়া ইনডাইৰেক্ট টেক্সতে বদলি কৰি দিছে যোৱা চাল ছেপ্টেম্বৰতে জনাই কিনে জি এছ টি ৰিফৰ্ম ইজ অফ ডুইং বিজনেছ কে বেছি বঢ়াৱা দিছে প্ৰচিডিউৰেল দুখ হালকা কৰিয়া আৰু এম এছ এম ইছ ৰেজিষ্ট্ৰেশ্যন আচান কৰিবলৈ চৰকাৰ পৰা উদ্যম ৰেজিষ্ট্ৰেশ্যন পৰ্টেল শুৰু কৰিছে ইটো পৰ্টেলতে এম এছ এম ই ৰেজিষ্ট্ৰেশ্যনটো অক্টোবৰ 2020 তে 10,000 থাকিয়া পৰা এতিয়া তাতে 8,31,000 ওপৰ হৈছে চৰকাৰী লগা কিনিয়া চামান খান ডিজিটাইজ কৰি কিনে 2016 তে গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ জেম টো শুরু কৰিছে ইটো পৰা মহিলা এণ্টাৰপ্ৰেনৰছ ষ্টাৰ্টআপছ এম এছ ইছ ছেল্ফ হেল্প গ্ৰুপছ আৰু দিব্যাজনছ খান মেইন ষ্ট্ৰীম প্ৰক্যুৰমেণ্ট লগত জোৰাই কিনে গ্ৰছ মাৰ্চেণ্ডাইজ ভেল্যু লগা 18,00,000 কৰোৰ টকাৰ ওপৰ কামিয়াব হৈছে ইণ্ডিয়া লগা ইজ অফ ডুইং বিজনেছ ফ্ৰেমৱৰ্ক পৰা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ পলিচি ৰিফৰ্মছ আৰু বিশ্বাস কৰিয়া গভৰ্ণেন্স লগা তাকত মিলাই ৰখাটো দেখাই আছে আকাশবাণী নিউজ কোহিমা
কোহিমা মিউনিচিপাল কাউন্সিল কে এম চি পৰা মানুহ খানকে ছেফটি টেংক জাবৰাটো ড্ৰেইন নালা বাহাৰ জাগা নহ'লে নদী খান্দে পেলাবলৈ মানা কৰাৰ ওপৰত ইয়াত দিলাইছে জুন 3 তারিখে একটা খবর দিয়া হিসাবতে কাউন্সিল বারা কৈছে কি এনেকা কাম করিয়া পারা সলিড ওয়েস্ট ম্যানেজমেন্ট রুলস 2026 খিলাফ যায় যুদ্ধ পারা পাবলিক হেলথ আর পানি লাগা সোর্স খানতে ট্রিট না করিয়া ডোমেস্টিক আর লিকুইড জাবরা খান ফেলাবলে মানা করে কে এম সি পারা খাবার করেছে কি কোন মানু নহিলে বি পার্টি খান এনেকা জাবরা ফেলা দূরি পাইছে কইলে তো কানুন হিসাবতে ভারী সাজা সামনা করব খবর সৃষ্টি আর হেডলাইন জানাই আছে নর্থ ইষ্টার্ণ কাউন্সিল শিলংতে 73rd প্লেনারি সেশন বহিছে গভর্নর নান কিশোর যাদব পারা ডর কানেক্টিভিটি ইউথ এম্পাওয়ারমেন্ট আর নর্থ রিজনাল মিলমিলাপ কারণে মাতিছে চিফ মিনিষ্টার নেফিরিও পারা এন এ সি প্লেনারি সেশনতে নাগাল্যান্ড লাগা দরকারি উন্নতি প্রায়রিটি খান জানাইছে আর নাগাল্যান্ড পারা টবেকো নহিলে নিকোটিন থাকিয়া পটক্স খান ওপর এক সাল বান লাগাই দিছে আজি সাম লাগা নাগামিজ খবর ইয়ে শেষ করেছে শুনে থাকিবি কালি পুজোর 7:25 নাগামিজ খবর আনি দিব।